এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত হোজাই জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। যমুনা নৈৰ বাঢ়নী পানীয়ে দবকা আৰু যমুনামুখৰ কিছু অংশ পুনৰ বুৰাই পেলাইছে। বানৰ ফলত অঞ্চলটোৰ 400+ পৰিয়াল আৱদ্ধ হৈ পৰিছে। গোলাঘাট জিলাৰ ধনশিৰি আৰু দৈয়াং নৈৰ বাঢ়নী পানীৰ সোঁতে আজি নুমলীগড়ৰ মিঠাআম চাপৰি সংযোগী পথ ছিঙি নিয়াৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে। ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ 5 ৰাজহচক্ৰৰ বিস্তীৰ্ণ এলেকা বানৰ কবলত পৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ 33 সাহায্য শিবিৰ মুকলি কৰি প্ৰশাসনে বানত ক্ষতিগ্ৰস্তলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুঠ 24 গাঁৱৰ প্ৰায় 6,000 লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহচক্ৰৰ মুঠ 9 গাঁৱৰ 8,000+ লোক বানৰ কবলত পৰাৰ বিপৰীতে খুমটাই ৰাজহচক্ৰৰ অধীনৰ 30 গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট ৰাজহচক্ৰৰ মুঠ 23 গাঁৱৰ প্ৰায় 2,000 লোক এই বানৰ কবলত পৰিছে। কালি বোকাখাট আৰু সৰুপথাৰ ৰাজহচক্ৰৰ 2 লোকৰ বানত মৃত্যু হয়। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে মৰঙিটো এখন কাঠৰ দলং উটুৱাই নিয়ে। 3 ভোলাগুৰি আৰু 39 ৰাষ্ট্ৰীয় ঘাইপথৰ সাৰৰ গাঁও সংযোগী এই দলংখন উটুৱাই নিয়াত ভোলাগুৰি অঞ্চলত বহু লোক বানত আবদ্ধ হৈ পৰিছে। ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানৰ বাবে অচিৰেই এখন নতুন প্ৰাদেশিকীকৰণ আইনৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইনখন একাধিকবাৰ সংশোধন কৰাৰ পাছতো ৰাজ্যত প্ৰাদেশিকীকৰণৰ সমস্যাটো সমাধান হোৱা নাই। একাংশ যোগ্য শিক্ষানুষ্ঠান আইনখনৰ আওতাৰ বাহিৰত ৰৈ যোৱা বাবে নতুন আইনখনৰ বিষয়ে বিবেচনা কৰা হৈছে। অহা অক্টোবৰ মাহত বিধানসভাৰ মজিয়াত এই নতুন আইনখন উত্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে। শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ সময়ত নিৰ্দিষ্ট আওতাৰ বাহিৰত ৰৈ যোৱা একাংশই টিউটৰ হিচাপে নিয়োজিত হৈ আছে যদিও তেওঁলোক শিক্ষকৰ মৰ্যাদা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ থকাৰ লগতে প্ৰাপ্য দৰমহাও লাভ কৰা নাই। মুখ্যমন্ত্ৰীয়ে কালি সদৰি কৰা মতে যিসকল টিউটৰৰ যোগ্যতা আছে তেওঁলোকক চৰকাৰে শিক্ষকৰ মৰ্যাদা দিয়াৰ কথা বিবেচনা কৰিছে। শিশুৰ বৌদ্ধিক উত্তৰণ তথা প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদে প্ৰথমবাৰৰ বাবে আজিৰ পৰা অহা 20 গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত গুৱাহাটী শিশু মহোৎসৱৰ আয়োজন কৰিছে। এই মহোৎসৱত শিশু গ্ৰন্থমেলা, সাংস্কৃতিক প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী থাকিব। আজি বিয়লি 3 শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে এই শিশু মহোৎসৱ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক শান্তনু তামুলী আৰু পশ্চিমবংগৰ বিশিষ্ট লেখক সিজাৰ বাগচী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। শিশু মহোৎসৱৰ গ্ৰন্থমেলাত ইতিমধ্যে 30 গ্ৰন্থ প্ৰতিষ্ঠানে তেওঁলোকৰ শিশু সাহিত্য সম্ভাৰলৈ অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী শিশু মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে প্ৰতিদিনে বিয়লি 4 শিশু চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ৰাছিয়াৰ ছবি ক্ৰোমে প্ৰভিনো, আৰ্মেনিয়াৰ ছবি দ্য ছং অৱ ফ্লাইং লিপছকে ধৰি কেইবাখনো দেশী বিদেশী শিশু চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। ৰাজ্যৰ কেইবাখনো জিলাত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। গোলাঘাট জিলাত এই পৰ্যন্ত 16 লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰে বোকাখাট স্বাস্থ্যখণ্ডত 2, কমাৰবন্ধাত 8, সৰুপথাৰত 3, মৰঙিত 2 আৰু মিছামৰা স্বাস্থ্যখণ্ডত 1 লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে। জিলাৰ স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ইয়াৰে 6 ৰোগীক গোলাঘাট কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইয়াৰ ভিতৰত 3 ৰোগী সুস্থ হৈ উঠিছে। আন 7 যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালত, 1 ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আৰু 1 যোৰহাটৰ মিছন হাস্পাতালত চিকিৎসাধীন হৈ আছে। গোলাঘাট অসামৰিক চিকিৎসালয়ত ছমহীয়া এটি শিশু এই ৰোগত আক্ৰান্ত হৈ জটিল অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে জিলাখনত এতিয়ালৈ এই ৰোগত আক্ৰান্ত কোনো লোকৰ প্ৰাণহানি হোৱা নাই। অসমীয়া সংগীত জগতৰ অন্যতম পুৰোধা ব্যক্তি প্ৰভাত শৰ্মাৰ উপজা দিনৰ লগত সংগতি ৰাখি আজি সংগীত শিল্পীগৰাকীৰ সোঁৱৰণত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰভাতী পৰশ শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠান দেৱগান্ধাৰৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসমীয়া লোককলাৰ লগতে ভূপেন্দ্ৰনাথ হাজৰিকাৰ নাটক আলাপ পৰিৱেশন কৰা হ'ব। নাটখনৰ পৰিচালনা ঝুনা কংকন ভূঞাৰ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।